বিচাৰকৰ্তাবিলাক সোতৰ অধ্যায়। দানিয়াসকলৰ প্ৰতিমা পূজা। ইফ্ৰইম পৰ্বতীয়া অঞ্চলত মিখা নামেৰে এজন মানুহ আছিল। তেওঁ নিজৰ মাকক ক'লে, তোমাৰ পৰা নিয়া যি 1100 চেকল ৰূপৰ বাবে তুমি হাও দিছিলা আৰু তাক মই শুনাকৈ কৈছিলা, চোৱা, সেই ৰূপ মোৰ হাতত আছে, মই তাক নিছিলোঁ। তেতিয়া তেওঁৰ মাকে ক'লে, জিহুৱাৰ পৰা মোৰ পুত্ৰ আশীৰ্বাদপ্ৰাপ্ত হোৱা। পাছত সেই 1100 চেকল ৰূপ নিজ মাকক ওলোটাই দিয়াত মাকে ক'লে, এই ৰূপ মই জিহুৱাৰ উদ্দেশ্যে প্ৰবৃত্ত কৰিছোঁ। এটা কটা প্ৰতিমা আৰু এটা হাঁচত ঢলা প্ৰতিমা সাজিবৰ অৰ্থে তাক মোৰ হাতৰ পৰা মোৰ পুত্ৰই পাওঁ। এতেকে এতিয়া তাক তোমাক উভতাই দিছোঁ। কিন্তু মিখাই মাকক সেই ৰূপ ওলোটাই দিলে। তাৰ মাকে তাৰে 200 চেকল ৰূপ লৈ সোণাৰীক দিলে। তেতিয়া সোণাৰীয়ে এটা কটা মূৰ্তি আৰু এটা হাঁচত ঢলা প্ৰতিমা সাজিলে। সেই মূৰ্তি মিখাৰ ঘৰত ৰাখিলে। মিখা বুলি কোৱা সেই মানুহজনৰ এটা দেৱালয় আছিল। সি 1 ফুট আৰু কেইবাটাৰো গৃহ দেৱতা সাজিলে আৰু নিজ পুতেকহঁতৰ এজনক নিযুক্তি কৰাৰ পাছত তেওঁ তাৰ পুৰোহিত হ'ল। সেই সময়ত ইজৰাইলৰ মাজত ৰজা নাছিল। সেয়ে যিয়ে যিহকে উচিত দেখিছিল তেওঁ তাকেই কৰিছিল। সেই সময়ত যিহুদাৰ বৈতলেহেমৰ যিহুদা ফৈদৰ এজন লেবিয়া ডেকা মানুহ গৈ সেই ঠাইত প্ৰৱাস কৰিছিল। সেই মানুহে য'তেই পায় ত'তেই থাকিবৰ বাবে যিহুদাৰ বৈতলেহেম নগৰৰ পৰা ওলাই গৈ ইফ্ৰইম পৰ্বতীয়া অঞ্চলত থকা সেই মিখাৰ ঘৰ পালেগৈ। তেতিয়া মিখাই তাক সুধিলে, তুমি ক'ৰ পৰা আহিছা? তেতিয়া তেওঁ ক'লে, মই যিহুদাৰ বৈতলেহেমৰ এজন লেবিয়া মানুহ, য'তেই সুবিধা পাওঁ তাতেই থাকিবৰ বাবে ওলাই আহিছোঁ। তেতিয়া মিখাই তেওঁক ক'লে, তুমি মোৰ লগত থাকি মোৰ পিতৃ আৰু পুৰোহিত হোৱা। মই বছৰেকত তোমাক 10 চেকল ৰূপ, এযোৰ কাপোৰ আৰু তোমাৰ খোৱা বস্তু দিম। তেতিয়া সেই লেবিয়া মানুহজন তেওঁ ঘৰলৈ গ'ল আৰু তেওঁৰ লগত থাকিবলৈ সন্মত হ'ল। তেতিয়াই পৰা সেই ডেকাজন তেওঁৰ পুতেকৰ দৰে হ'ল। পাছত মিখাই সেই লেবিয়াক নিযুক্ত কৰিলে আৰু সেই ডেকা মিখাৰ পুৰোহিত হৈ তেওঁ ঘৰতে থাকিল। তাতে মিখাই ক'লে, জিহুৱাই মোৰ মংগল কৰিব, ইয়াক মই এতিয়া জানিলোঁ, কিয়নো সেই লেবিয়া মোৰ পুৰোহিত হ'ল।